গোলকীয় বিষয়ত ফলপ্ৰসু আলোচনাত সহায় কৰা বুলি প্ৰকাশ কৰিছে। লগতে এই সন্মিলনত অংশগ্ৰহণ কৰা দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব বৃদ্ধিতো এই ভ্ৰমণে ভূমিকা লোৱা বুলি মন্ত্ৰালয়ে জনাইছে। ইটালীৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে জি7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিঅ মেলনি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিসহ 7গৰাকী বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। চলিত বছৰৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা অসমীয়া ভাষাত বিপন্ন বিস্ময় খেল নামৰ উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই আৰু বড়ো ভাষাত বহুলে বৰ্মীদৰ নামৰ কাব্যগ্ৰন্থৰ বাবে ফাৰ্জিন জেকোভা মাছাহাৰীয়ে লাভ কৰিছে। আনহাতে সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ অসমীয়া ভাষাত জাৰকতা জুইৰ গল্প সংকলনৰ বাবে নয়ন জ্যোতি শৰ্মালৈ আৰু বড়ো ভাষাত চাইক্লন নামৰ গল্প সংকলনৰ বাবে চেল্ফমেড ৰাণী বৰণী আগবঢ়োৱা হৈছে। আনহাতে বাংলা ভাষাত বেৰাজী হনুজ ফুল শীৰ্ষক কবিতা সংকলনৰ বাবে অসমৰ সুতপা চক্ৰৱৰ্তীয়ে যুৱ পুৰস্কাৰ লাভ কৰিছে। অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন 24 জুলাইৰ পৰা অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ কাম কাজ সুচাৰুৰূপে চলোৱাৰ বাবে সকলোৰে সৈতে একেলগে কাম কৰিবলৈ চৰকাৰ আগ্ৰহী বুলি প্ৰকাশ কৰিছে। প্ৰথম অধিৱেশনৰ গুৰুত্বত আলোকপাত কৰি শ্ৰীৰিজিজুৱে কয় যে এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ, অধ্যক্ষ নিৰ্বাচন আৰু সংসদৰ দুয়োখন সদনত ৰাষ্ট্ৰপতিয়ে ভাষণ দিয়াৰ নিয়ম আছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মন্ত্ৰী ৰিজিজুৱে আশা প্ৰকাশ কৰে যে সকলো নৱনিৰ্বাচিত সদস্যই ভাৰতীয় সংসদৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ সহায় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যসভাৰ অধিৱেশনো 27 জুনত আৰম্ভ হ'ব। দুয়োখন সদনৰ অধিৱেশন 3 জুলাইত সামৰণি পৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাৰ বিষ্ণুনগৰত নৱনিৰ্মিত ন্যায়িক আদালতৰ ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় 25 কোটি টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই ভৱনটো উদ্বোধন কৰাৰ লগে লগে সকলো ন্যায়িক কাৰ্য একেটা ভৱনতে সম্পন্ন হ'ব। আদালত ভৱনটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আইনী আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ৰাজ্যখনত ন্যায়ৰ সুবিধা সুনিশ্চিত কৰাৰ চেষ্টাও চলাই আহিছে। তেওঁ অধিবক্তাসকলক নতুন ন্যায় সংহিতা দৰ্শনৰ লগত সম্পৃক্ত হৈ জনসাধাৰণক ক্ষীপ্ৰভাৱে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ব্ৰতী হবলৈ আহান জনায়। কালি সন্ধিয়াৰ পৰা অব্যাহত থকা বৰষুণৰ ফলত বৰপেটা জিলাৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। সমান্তৰালভাৱে জিলাখনৰ নৈ উপনৈসমূহৰো জলস্তৰ বৃদ্ধি পাইছে। হাৱাই পৰভাৱৰ অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্থানীয় লোকসকলে সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। বানৰ বাবে হাৱাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদানো ব্যাহত হৈছে। শিক্ষানুষ্ঠানখনৰ শ্ৰেণীকোঠা কাৰ্যালয় কক্ষ বানত বুৰ যোৱাৰ ফলত পাঠদান স্তব্ধ হৈ পৰে। জিলাখনৰ চাউলখোৱা আৰু নৰসুন্দা নদীৰ জলস্তৰ বৃদ্ধি হোৱাত স্থানীয় লোক শংকিত হৈ পৰিছে। ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। উৎকৃষ্ট অভিযোগত আজি দুৰ্নীতি নিবাৰক শাখাই যোৰহাটত ইকবাল আহমেদ নামৰ বন বিষয়াক হাতে লুটে ধৰা পেলায়। 1,30,000 টকা উৎকোচ লওঁতে অভিযানকাৰীৰ দলে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে। বৰ্তমান বিষয়াগৰাকীক সোধা পোছা চলাই থকা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21 জুনত উদযাপন কৰিবলগীয়া 10ম আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে আজি সামাজিক মাধ্যম এক্সত অৰ্ধ চক্ৰাসনৰ ভিডিঅ' পোষ্ট কৰে। ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে হৃদযন্ত্ৰ সুস্থভাৱে ৰখা আৰু শৰীৰৰ তেজৰ চলাচল উন্নত কৰাৰ বাবে এই আসন অভ্যাস কৰিবলৈ সকলোকে আহান জনায়। ভিডিঅ'টোত এই আসন কিদৰে কৰিব লাগে তাৰো বৰ্ণনা দিয়া হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:30 বজাত প্ৰচাৰ হবলগীয়া দৃষ্টিপাত অনুষ্ঠানত অসমত যুগৰ প্ৰসাৰ শীৰ্ষক বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত মানস কমল গগৈ আৰু দিব্যজ্যোতি ডেকা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। শ্ৰোতাসকলে অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। তেওঁলোকে 03-6126-1876 আৰু 2-6-6-2325 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব।